চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিপচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে আৰু অনুষ্ঠান শুনি উপকৃত হোৱা বুলি বহুতে আমাক জনায়, আৰু তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই আদি পুস্তকৰ 28 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আজি আমি আদি পুস্তকৰ 29 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো, কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰো। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰো। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ এই 29 নম্বৰ অধ্যায়ৰ ওপৰত আমি এইদৰে লিখি দিব খোজো, তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে বয় তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব, কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে বয় আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। গালাতিয়া 6 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ। এই অধ্যায়ৰ শীৰ্ষক বুলি আমি ক'ব পাৰোঁ পাপৰ ফল ভুগিবই লাগিব। এই অধ্যায়ৰ আৰম্ভণিতে আমি দেখিম যে যাকোবে তেওঁ কৰা কুকৰ্মৰ ফল ভুগিবলৈ আৰম্ভ কৰিছে। গালাতিয়াৰ শাস্ত্ৰাংশ মুখ্যতঃ খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে লিখা হৈছে, কিন্তু ই সকলো যুগৰ বাবে ঈশ্বৰৰ এটা সাৰ্বজনীন নীতি প্ৰকাশ কৰে। ই জীৱনৰ যিকোনো দিশতেই সত্য। আপুনি ধান সিঁচিলে ধান পায়, কপাহ সিঁচিলে কপাহ পাব, ঘেঁহু সিঁচিলে ঘেঁহু আৰু কাঁইটীয়া বন সিঁচিলে কাঁইটীয়া বনহে পাব। ইয়াৰ উদাহৰণ আমি গোটেই শাস্ত্ৰতেই দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে ফৰৌন ৰজাই ইব্ৰীবিলাকৰ মতা সন্তানবোৰ বধ কৰিছিল। এসময়ত তেওঁৰ পুত্ৰক মৃত্যুদূতে বধ কৰিলে। আহব ৰজাই ভুৱা দোষত নাবুথক বধ কৰিছিল আৰু নাবুথৰ তেজ কুকুৰে চেলেকিছিল। ঈশ্বৰে তেওঁৰ ভাৱবাদী এলিয়াৰ যোগেদি এই বাৰ্তা দিলে যে যেনেকৈ নাবুথৰ তেজ কুকুৰে চেলেকিলে, তেনেকৈ আহবৰ তেজো কুকুৰে চেলেকিব। আৰু সেইটো আখৰে আখৰে ফলিয়ালে। আপোনাৰ নিশ্চয় মনত আছে যে দায়ুদেউ এইটো অথলে নোযোৱা নীতি বুলি বুজি পাইছিল নিজৰ জীৱনতেই। তেওঁ ব্যভিচাৰ আৰু নৰবধৰ দৰে ভয়ংকৰ পাপ কৰিছিল। ঈশ্বৰে সেই পাপৰ পৰা তেওঁক ক্ষমা কৰিছিল, তথাপি ফল ভুগিছিল। তেওঁ যি সিঁচিছিল তাকেই দাব লগা হৈছিল। তেওঁৰ নিজৰ ছোৱালী ধৰ্ষিতা হৈছিল আৰু নিজৰ পুত্ৰ হত হৈছিল। আনকি পাচনি পৌলেও এই নীতিৰ বোজা সহিব লগা হৈছিল। ষ্টিফানক শিলদলিয়াই বধ কৰাত তেওঁ সন্মতি দিছিল। পাছত লুষ্ট্ৰা নগৰৰ বাহিৰত পৌলক শিলদলিয়াই মৃত্যু হোৱা বুলি মানুহবোৰে এৰি থৈ গৈছিল। এই লৰচৰ নোহোৱা নীতিৰ যাকোব এটা পৌৰাণিক উদাহৰণ। যাকোবে কৌশলেৰে জীয়াই আছিল। তেওঁ অতি চতুৰ আছিল। তেওঁ অনবৰতেই চল চাতুৰি কৰিছিল। উদ্দেশ্য সিদ্ধিৰ বাবে তেওঁ নিজ কামো কৰিছিল। তেওঁ নিজৰ চতুৰালীৰ বাবে যথেষ্ট গৰ্ব অনুভৱ কৰিছিল, কিন্তু যি সিঁচিছিল তাকেই দাব লাগিব। এই অধ্যায়ত যাকোবে বৈত এল এৰি যাত্ৰা আৰম্ভ কৰিছে আৰু কিছুদিনৰ পাছত তেওঁ হাৰণত উপস্থিত হ'ল। বাইবেলৰ পৰা পাঠ কৰি দিম। 29 নম্বৰ অধ্যায় 1 পৰা 3 নম্বৰ পদ ইয়াত এনেদৰে পাওঁ, পাছে যাকোবে তাৰ পৰা উঠি যাত্ৰা কৰি পূবদেশীয় সন্তানবিলাকৰ দেশ পালেগৈ। তাতে তেওঁ দেখিলে যে পথাৰত এটা নাদ আছে আৰু তাৰ ওচৰত 3 জাক মেৰ শুই আছে, কিয়নো মানুহে সেই নাদৰ পৰা জাকবোৰক পানী খুৱায়, আৰু সেই নাদৰ মুখ থকা শিল ডাঙৰ। পাছে নাদৰ ওচৰত আটাইবোৰ জাক গোট খোৱা হলে মানুহে তাৰ মুখৰ শিল বগৰাই মেৰক পানী খুৱাই অঁতাই পুনৰাই নাদৰ মুখত শিলটো আগৰ দৰে দি থয়। ইয়াতেই আমি দেখো সেই অঞ্চলত পানীৰ কিমান গুৰুত্ব। ই আজিও দৰকাৰী, কাৰণ বহু ঠাইত পানীৰ আকাল। পানী সুৰক্ষিত কৰিব লাগিছিল, গতিকে দিনৰ কোনো এটা সময়ত কুঁৱাৰ মুখৰ পৰা শিলচটা গুচোৱা হৈছিল। তাৰ পাছত সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ ভেড়াক পানী খুৱাইছিল। প্ৰত্যেকে প্ৰয়োজনমতে পানী পাইছিল। তাৰ পাছত শিলচটা দি কুঁৱাটো বন্ধ কৰিছিল। তেওঁলোকে শিলচটা আঁতৰোৱাৰ আগতেই যাকোবে সেই ঠাই পালে। যাকোবৰ চতুৰালী কিন্তু একেই আছিল। 4 আৰু 5 নম্বৰ পদ, পাছে যাকোবে সিবিলাকক সুধিলে, হে ভাইবিলাক, তোমালোক ক'ৰ মানুহ? তাতে সিবিলাকে ক'লে, আমি হাৰণৰ মানুহ। তেতিয়া তেওঁ সিবিলাকক সুধিলে, তোমালোকে নাহোৰৰ নাতিয়েক লাৱণক চিনি পোৱানে? সিবিলাকে ক'লে, আমি চিনি পাওঁ। তেওঁলোকে চিনি পাইছিল, যাকোবে পোৱা নাছিল, কিন্তু যাকোবে তেওঁক ভালদৰেই চিনি পাব। 6 আৰু 7 নম্বৰ পদ, তাতে তেওঁ সিবিলাকক সুধিলে, তেওঁ কুশলে আছেনে? সিবিলাকে ক'লে, হয়, কুশলে আছে, আৰু সৌৱা চোৱা, তেওঁৰ জীয়েক ৰাহেলে মেৰৰ জাক লৈ আহিছে। তেতিয়া তেওঁ ক'লে, দেখা, এতিয়া বেলি বহুত আছে, মেৰৰ জাক গোটাবৰ সময় নহয়, তোমালোকে মেৰক পানী খুৱাই আকৌ চৰোৱাগৈ। যাকোব সেই ঠাইত উপস্থিত হৈছেহে, কিন্তু তেওঁ মানুহবিলাকক শিকাব ধৰিছে কেনেকৈ পানী খুৱাব লাগে মেৰবোৰক। কি কৰিব লাগে? এই জাকুব 8 আৰু 9 নম্বৰ পদ। কিন্তু সিবিলাকে ক'লে, আটাইবোৰ যাক গোট নেখায় মানে আমি কৰিব নোৱাৰোঁ। পাছে নাদৰ মুখৰ পৰা শিল বগৰোৱা হলে আমি মেয়ৰবোৰক পানী খুৱাম। এইদৰে তেওঁবিলাকে সৈতে কথা বাৰ্তা হৈ থাকোঁতেই ৰাহেলে আপোনাৰ বাপেকৰ মেয়ৰলৈ পালেহি, কিয়নো তাই সেইবোৰক ৰখিছিল। ৰাহেল আছিল মেয়ৰৰ যত্ন লোৱা ছোৱালী। সেই সময়ত সেইটো মহিলাৰ কাম আছিল। 10 নম্বৰ পদ। তেতিয়া জাকুবে আপোনাৰ মোমায়েক লাবণৰ জীয়েক ৰাহেলক আৰু আপোনাৰ মোমায়েক লাবণৰ মেয়ৰবোৰক দেখি তেওঁ ওচৰ চাপি গৈ নাদৰ মুখৰ পৰা শিল বগৰাই দি নিজ মোমায়েক সেই লাবণৰ মেয়ৰজাকক পানী খুৱালে। লাবণৰ মেয়ৰবিলাকক পানী খুৱাবলৈ তেওঁক কোনে কৈছিল ক'ব নোৱাৰো, কিন্তু তেওঁ পানী খুৱালে। জাকুবে কাৰো মতে নহয়, কিন্তু নিজৰ নিয়ম মতে চলিছিল। তেওঁ জীৱনৰ প্ৰথম ভাগত নিজে বনোৱা নিয়মেৰে জীৱন কটাইছিল। তেওঁ যথেষ্ট শিকিবলগীয়া আছে আৰু মোমায়েক লাবণে তেওঁক ভালদৰেই শিকাব। 11 নম্বৰ পদ। পাছে জাকুবে ৰাহেলক চুমা খাই বৰকৈ কান্দিবলৈ ধৰিলে। এই পদটো পঢ়ি অলপ আচৰিত লাগে। ছোৱালীজনীক চুমা খাই ক্ৰন্দন কৰা কথাটো বুজি পোৱাটো টান। আমি ভাবোঁ তেওঁ ঘৰ এৰাৰ পৰা নিঃসংগ যাত্ৰা কৰি আহিছিল। বৈতালৰ পৰা তেওঁ গালিল সাগৰৰ পাৰে পাৰে উত্তৰলৈ একেবাৰে ছিৰিয়ালৈ যাব লগা হৈছিল। তেওঁ মৰুভূমিখন পাৰ হ'ব লগা হৈছিল। বাটত নিশ্চয় বহু ধৰণৰ অভিজ্ঞতা হৈছিল। তেওঁ আহি পাই অলপ গৰ্বীভাৱে মানুহবোৰৰ লগত ব্যৱহাৰ কৰিছিল, যেন তেওঁলোকক গোটেই জীৱন চিনি পায়। তেওঁলোকক প্ৰশ্ন সুধিছে আৰু হয়তো আনুষ্ঠানিকতা দেখুওৱাৰ নিচিনাকৈ কোৱাৰ মুখৰ পৰা শিলচটা আঁতৰাইছিল। যেতিয়া তেওঁ মৰমৰ মাকৰ পৰিয়ালৰ এই ছোৱালীজনীক অভিবাদন জনাইছিল, তেতিয়া তেওঁৰ আৱেগ উঠলি উঠাত তেওঁ ক্ৰন্দন কৰিছিল। কথাখিনি আমি এনেকৈয়ে ব্যাখ্যা কৰিব পাৰোঁ, কিন্তু পাছৰ বাৰ চুমা খাওঁতে নিশ্চয় কন্দা নাছিল। 12 নম্বৰ পদ। আৰু আপুনি যে তেওঁৰ বাপেকৰ ভাগিনেক ৰিবেকাৰ পুতেক, ইয়াকে জাকুবে ৰাহেলক কলত তাই লৰি গৈ নিজৰ বাপেকক সংবাদ দিলে। জাকুব তাইৰ দেউতাকৰ ভাগিন, তেওঁ তাইৰ দেউতাকৰ ভনীয়েক ৰিবেকাৰ ল'ৰা। 13 নম্বৰ পদ। তেতিয়া লাবণে নিজৰ ভাগিনেক জাকুবৰ বাৰ্তা পাই তেওঁক আগবঢ়াই নিবলৈ লৰি আহিল আৰু তেওঁক সাৱট মাৰি ধৰি চুমা খাই নিজৰ ঘৰলৈ লৈ গ'ল। পাছে তেওঁ লাবণক সেই সকলো কথা কলত। আমি ভাবোঁ জাকুবৰ নিশ্চয় বহু কথা ক'বলগীয়া আছিল। এইটো আচৰিত নহয়, তেওঁ কিজানি নিশা আহাৰ কৰা সময়ত সেই কাহিনীবোৰ কৈ সকলোকে ব্যস্ত ৰাখিছিল। তেওঁ কেনেকৈ ককায়েকক ঠগি জ্যেষ্ঠাধিকাৰ ল'লে, কেনেদৰে চল চাতুৰি কৰি আশীৰ্বাদ ল'লে, তেওঁ যে কিমান চতুৰ, সেইবোৰ কথা হয়তো বৈতেলৰ সেই নিশাৰ কথাও ক'লে। তেওঁ লাবণক এই সকলো কথা ক'লে। 14 নম্বৰ পদ। লাবণে ক'লে, তুমি নিশ্চয় মোৰ হাড় আৰু মোৰ মঙহ। পাছে জাকুব তেওঁৰ ঘৰত পূৰা এমাহ থাকিল। লাবণ পতিয়ন গ'ল যে এয়া তেওঁৰ ভাগিন আৰু তেওঁ ক'লে, তুমি মোৰ সম্বন্ধীয়া, আহা আৰাম কৰা। এমাহ পাৰ হৈ গ'ল, কি হয় মন কৰক। জাকুবে কাম কৰা নাই। তেওঁ দূৰ দেশৰ পৰা অহা ভাগিন, মোমায়েকক চাবলৈ আহিছে। থকা খোৱা বিনামূলীয়া নিশ্চয় বিচাৰিছিল তেনেদৰেই জাকুবে। সেই সময়ছোৱাত কিজানি ৰাহেলৰ সৈতে মিলা মিছা কৰিছিল, অন্ততঃ তাইৰ পিনে চাইছিল আৰু ৰাহেলেও নিশ্চয় চাইছিল। কোনো এদিন ৰাতিপুৱা আহাৰৰ সময়ত পিছৰ ঘটনাটো ঘটিল। 15 নম্বৰ পদ। তেতিয়া লাবণে জাকুবক ক'লে, তুমি মোৰ ভাগিন হোৱা হেতুকে জানো বিনামূল্যে মোৰ বন কৰিব লাগে। তুমি কি বেচ ল'বা তাক মোক কোৱা। লাবণ বৰ চালাক, কামলৈ যোৱাৰ কথানো কোনে কৈছিল? জাকুবে কোৱা নাছিল। লাবণে ক'লে, জাকুবে বিনামূল্যে কাম কৰি দিয়াটো তেওঁ নিবিচাৰে। তেওঁ জাকুবক বেচ দিব বুলি ক'লে। আচলতে থকা খোৱাৰ বিনিময়ত কিবা এটা নিদিয়াকৈ বা বন্দোবস্ত নকৰাকৈ আপুনি লাবণৰ সৈতে বাস কৰিব নোৱাৰে। মোমাই লাবণো চালাক, তেওঁ এতিয়া জাকুবৰ সৈতে বন্দোবস্ত কৰিব। 16 নম্বৰ পদ। সেই সময়ত লাবণৰ দুজনী জীয়েক আছিল, তাৰে বৰজনীৰ নাম লেয়া আৰু সৰুজনীৰ নাম ৰাহেল। ইয়াত আমাক আন এগৰাকী ছোৱালী লেয়াৰ সৈতে পৰিচয় কৰি দিয়া হৈছে। লাৱণে মন কৰি আছিল তেওঁৰ ভাগিনজন দুই জীয়েকৰ সৰুজনী অৰ্থাৎ ৰাহেলৰ প্ৰতি বৰ আকৰ্ষিত হৈ উঠিছিল। কাৰণটো পাছৰ পদটোতেই আমি পাওঁ, 17 নম্বৰ পদ। লেয়াৰ চকু নিস্তেজ আছিল, কিন্তু ৰাহেল সুন্দৰী আৰু দেখনীয়াৰ আছিল। ৰাহেল বৰ সুন্দৰী আছিল, লেয়া আছিল নিস্তেজ চকুৰ অৰ্থাৎ বেছি ধুনীয়া নাছিল। এজন বিখ্যাত লোকে এইবুলি মন্তব্য কৰিছিল, যেতিয়া আমি কলেজত গ্ৰীক সাহিত্য পঢ়িছিলোঁ আৰু ইউৰিপেডেছৰ কিছুমান নাটক অধ্যয়ন কৰিছিলোঁ, তাত কোনো ব্যক্তিয়ে যদি তেওঁৰ ছোৱালীগৰাকীৰ বিষয়ে কিবা ভাল কথা ক'ব খোজে, তেনেহ'লে নাটকত আমি পাইছিলোঁ যে মানুহজনে ছোৱালীজনীক কয়, তুমি গুৰু চকুৱা। সেই কথাত মোৰ বৰ হাঁহি উঠিছিল আৰু সেইটোনো কাৰোবাক প্ৰশংসা কৰিবলৈ ক'ব পাৰিনে বুলি মনত খেলি মেলি লাগিছিল। আপুনি ইয়াৰ পাছত কোনো গৰু দেখিলে চকুকেইটালৈ চাবচোন, সেইকেইটা যে বৰ ধুনীয়া সেইটো আপুনি দেখিব। মই সেই নাটক পঢ়াৰ পাছৰ পৰা কোনো কুৎসিত গৰুৰ চকু দেখা নাই। কিন্তু লেয়া গৰু চকুৱা নাছিল, তাইৰ চকু নিস্তেজ আছিল, অৰ্থাৎ তাই অলপ কুণ্ঠস ধৰণৰ ছোৱালী আছিল। অৰ্থাৎ লাৱণৰ সেই দুজনী জীয়েক আছিল আৰু এইটো স্পষ্ট যে জাকুবে ৰাহুলক ভাল পাইছিল। 18 নম্বৰ পদ, আৰু জাকুবে ৰাহেলক প্ৰেম কৰিছিল। এই নিমিত্তে তেওঁ ক'লে, তোমাৰ সৰু জীয়েৰা ৰাহেলৰ নিমিত্তে মই তোমাৰ ইয়াত 7 বছৰ খাটি দিম। আমি দেখিছো জাকুব কল্পনাবিলাসী আছিল। সেই ৰাতিপুৱা ভোজনৰ সময়ত যেতিয়া মোমায়েক লাৱণে কামলৈ যাবলৈ ক'লে, তেতিয়া তেওঁৰ মনত কিবা এটা আছিল। তেওঁ জানিছিল ল'ৰাটো সেই ছোৱালীজনীৰ প্ৰেমত পৰিছিল, গতিকে দৰমহা কি লাগিব বুলি সোধোতে জাকুবে দিয়া উত্তৰ শুনি তেওঁ নিশ্চয় আচৰিত হোৱা নাছিল। জাকুবে ৰাহেলৰ কাৰণে 7 বছৰ খাটি দিবলৈ সন্মত হৈছিল, লাৱণে দৃঢ় বন্দোবস্ত কৰিছিল। 19 নম্বৰ পদ, তাতে লাৱণে ক'লে, তাইক আন মানুহক দিয়াতকৈ তোমাক দিয়াই ভাল, বাৰু তুমি মোৰ লগতে থাকা। লাৱণে সেই চুক্তি মানি ল'লে। পিছৰ পদটোত জাকুবৰ বিষয়ে কোৱা অতি সুন্দৰ কথা পাওঁ। আচলতে জাকুবৰ জীৱনৰ প্ৰথম ভাগত প্ৰকাশ পাই উঠা কিবা যদি সৌন্দৰ্য, সুন্দৰতা বা মহত্বতা ফুটি উঠিছিল, সেয়ে হৈছে ৰাহেলৰ প্ৰতি তেওঁৰ প্ৰেম। 20 নম্বৰ পদ, এইদৰে জাকুবে ৰাহেলৰ নিমিত্তে 7 বছৰ খাটি দিলে আৰু তাইক প্ৰেম কৰাৰ কাৰণে তেওঁৰ মনত সেয়ে অলপ দিন যেনহে লাগিল। সেই ডেকাই কাম কৰা আমি দেখিব লাগিছিল, যথেষ্ট কষ্ট কৰিছিল। মোমায়েক লাৱণে ভালদৰেই খটুৱাইছিল। তেওঁ জাৰত, বৰষুণত, সকলো বতৰত কষ্ট কৰিছিল, কিন্তু সকলো সময়তে ৰাহেলৰ কথা চিন্তা কৰিছিল। দিনটোৰ কঠিন শ্ৰমৰ পাছত তেওঁক লগ পাবলৈ ৰাহেল ৰৈ থাকিব। তেওঁ ৰাহেলক অতিশয় ভাল পাইছিল। এতিয়া আমি 21 আৰু 22 নম্বৰ পদ দুটা চাওঁ। পাছে জাকুবে লাৱণক ক'লে, মোৰ নিয়মিত কালপুৰ হ'ল, এতেকে মোৰ ভাৰ্যা মোক দিয়া, মই তাইত গমন কৰোঁ। তেতিয়া লাৱণে সেই ঠাইৰ সকলো মানুহক গোটাই এটা ভোজ দিলে। মোমায়েক লাৱণে কি কৰিছিল মন কৰক, 23 পৰা 26 নম্বৰ পদ। পাছে সন্ধ্যাহলত আপোনাৰ জীয়েক লেয়াক নি তেওঁৰ ওচৰত দিলে, তাতে তেওঁ লেয়াত গমন কৰিলে। আৰু লাৱণে জিলপা নামেৰে নিজ বেটীকো তেওঁৰ জীয়েক লেয়াৰ বেটী হ'বলৈ লেয়াক দিলে। কিন্তু ৰাতিপুৱালত তেওঁ দেখিলে যে তেওঁ দেখোন লেয়াহে। তাতে তেওঁ লাৱণক ক'লে, তুমি মোলৈ এইটো কি কাম কৰিলা? ৰাহেলৰ নিমিত্তে জানো মই তোমাক খাটি দিয়া নাই, তেন্তে মোক কিয় চল কৰিলা? তেতিয়া লাৱণে ক'লে, বৰজনীৰ আগেয়ে সৰুজনীক দিয়া আমাৰ ইয়াত দস্তুৰ নাই। সেই সময়ত বিয়াত কইনাজনীৰ মুখ উৰণিৰে ঢাকি ৰখা হৈছিল, কোনেও মুখখন দেখা পাব নোৱাৰে। বেচেৰা জাকুবেও কোনজনী ছোৱালী পালে দেখা নাছিল পিছদিনা ৰাতিপুৱালৈকে। দেখিলে সেয়া ৰাহেল নহয়, লেয়াহে, তেতিয়াহে বুজিলে ঠগ খালে বুলি। তেতিয়া বাৰু তেওঁ ককায়েকৰ ভাও ধৰি দেউতাকক যে ঠগাইছিল সেই কথা মনত পেলাইছিল নে? এৰা, তেওঁ দেউতাকক ঠগাইছিল, সেইবাবেই ঘৰ এৰি পলাব লগা হৈছিল। অৰ্থাৎ এনেধৰণৰ আচৰণত ঈশ্বৰে অনুমোদন নজনায়। এতিয়া সেই পাপে ফল ধৰিছে। জাকুব সৰু কিন্তু ডাঙৰজনৰ ভাও ধৰি গৈছিল। এতিয়া তেওঁ ভাবিছিল তেওঁ সৰুজনীক পাইছে কিন্তু পালে ডাঙৰজনীক। চোৰক মূৰে পাইছে, নহয়নে বাৰু? এইটো জাকুবৰ জীৱনৰ বাবে বৰ দুখ লগা ঘটনা হ'ল। জাকুবৰ দৃষ্টিত মোমায়েক লাবণে এইটো অতি বেয়া অপৰাধ কৰিছে। কিন্তু লাবণে কেনেদৰে চম্ভালে মন কৰকচোন। এনেকুৱা কামত লাবণ বৰ পাকৈত। তেওঁ কৈছে চুক্তিটোত এটা সৰু কথা আছিল, সেইটো তেওঁ জাকুবক ক'বলৈ পাহৰি গৈছিল। সেই দেশৰ নিয়ম মতে ডাঙৰজনীৰ বিয়া প্ৰথমতে হ'ব লাগে। ডাঙৰজনীৰ বিয়া নোহোৱা পৰ্যন্ত সৰুজনীৰ বিয়া হ'ব নোৱাৰে। লাবণ তেওঁৰ বন্দোবস্তত বৰ উদাৰ দেখুৱাব খুজিছে, গতিকে তেওঁ এটা প্ৰস্তাৱ আগবঢ়াইছে। চাবচোন 27 নম্বৰ পদ। এতিয়া এইৰ 7 দিন পূৰ কৰা, তেতিয়া আমি তোমাক সিজনীও দিম আৰু তাইৰ নিমিত্তেও তুমি মোৰ ইয়াত 7 বছৰ খাটি দিবা। এই 7 দিন এসপ্তাহ মানে আৰু 7টা বছৰ। মোমায়েক লাবণে তেওঁৰ ধনৰ মূল্য শেষ পাইলৈকে উচল কৰিব। বেচেৰা জাকুবে উচিত শিক্ষা পাইছে। কিন্তু তেওঁ দুজনী বিয়া কৰাবলৈ ওলাইছে, যিটো কৰা উচিত নাছিল। এই কথাৰ পৰা সোনকালেই তেওঁৰ সমস্যা আৰম্ভ হ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে বহু বিবাহ কেতিয়াও সমৰ্থন নকৰে। আব্ৰাহামৰ ক্ষেত্ৰতো সমৰ্থন কৰা নাছিল আৰু জাকুবৰ ক্ষেত্ৰতো সমৰ্থন নকৰে। এইদৰে ঘটিছিল বাবেহে ঘটনাটোৰ কথা বাইবেলত উল্লেখ হ'বলৈ ঈশ্বৰে দিছে। কিন্তু উল্লেখ হোৱা মানেই সেই কথাত ঈশ্বৰৰ অনুমোদন আছিল বুলি আমি ক'ব নালাগে। 28 নম্বৰ পদ। তাতে জাকুবে সেইদৰে কৰিলে আৰু 7 দিন পূৰ হলত লাবণে তেওঁৰ জীয়েক ৰাহেলকো তেওঁৰ লগত বিয়া দিলে। জাকুবে প্ৰথমে বন্দোবস্ত কৰাতকৈ দুগুণ কাল কামত লগালে মোমায়েক লাবণে। প্ৰথমতে 7 বছৰ খাটি দিয়াৰ কথা আছিল, কিন্তু এতিয়া জাকুবে 14 বছৰ খাটিবলগীয়া হ'ল। 7টা বছৰেই বৰ দীঘল সময়, 14 বছৰটো বৰ বেছি দীঘল কাল। আৰু মোমায়েক লাবণৰ সৈতে কৰা এই বন্দোবস্তটোৱে জাকুবক দুজনী ঘৈণীয়েক দিলে। প্ৰিয় শ্ৰোতা, আপুনি হয়তো ভাবিব পাৰে যে এই কথাটো যিহেতু বাইবেলত আছে, গতিকে নিশ্চয় ঈশ্বৰে বহু বিবাহত অনুমোদন জনায়। কিন্তু কিবা এটা কথা বাইবেলত উল্লেখ থকা বুলিয়েই সেই কথাটোত ঈশ্বৰে অনুমোদন জনোৱা বুলি আমি ধৰি ল'ব নালাগে। এই কথাটো আকৌ কৈছো। কথাটো শুনি আপুনি হয়তো আচৰিত হ'ব পাৰে। উদাহৰণস্বৰূপে, ঈশ্বৰে ছয়তানৰ মিছা কোৱা কামটোত অনুমোদন জনোৱা নাছিল, কিন্তু ছয়তানে মিছা কৈছিল আৰু সেই কথা উল্লেখ আছে, বাইবেলতে উল্লেখ আছে। তাৰ মানে মিছা কথা কোৱাত ঈশ্বৰৰ অনুমোদন থকা বুলি আমি জানো কম? দাউদৰ পাপ কাৰ্যটোত ঈশ্বৰে অনুমোদন জনোৱা নাই, বৰং সেইটোৰ বাবে তেওঁ দাউদক সুধবিচাৰহে কৰিলে। কিন্তু দাউদৰ সেই পাপ কাৰ্যটোৰ কথাও বাইবেলত উল্লেখ কৰা আছে। সেইবুলিয়েই আমি জানো তেনেধৰণৰ পাপ কাৰ্য কৰিব লাগে বুলি কম? নিশ্চয় নকওঁ। এই দুয়োটা ঘটনাৰ কথা লিখা হৈছে আৰু সেই কথা আক্ষৰিকভাৱেই ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত, ঈশ্বৰে অনুপ্ৰাণিত কৰি লিখকৰ জৰিয়তে সেই কথা লিখাইছে। আন কথাত ক'বলৈ গ'লে, ঈশ্বৰে লেখক মচীৰ যোগেদি কৈছিল। তেওঁ যি ক'বলৈ বিচাৰিছিল সঠিক তাকেই কৈছিল। ঈশ্বৰৰ নিশ্বাসিত কথাবিলাক ঈশ্বৰে মচীৰ যোগেদি লিপিবদ্ধ কৰাইছে আৰু সেয়েই আমাৰ বাইবেলত আছে। আদিপুস্তক 29 নম্বৰ অধ্যায়ত ঈশ্বৰে সঠিক আৰু শুদ্ধ বিৱৰণী আমাক দিছে। সেই শুদ্ধ বিৱৰণীটো কি? যে জাকুবৰ দুজনী ঘৈণীয়েক আছিল। জাকুবে দুজনী ঘৈণীয়েক কেনেকৈ পালে, কেনেকৈ ঘটিল সেই কথাটো, সেই কথাও শুদ্ধভাৱে আমাক জনোৱা হৈছে। আৰু তাতেই ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত এই কথাটো আহি পৰে, অৰ্থাৎ সম্পূৰ্ণ শুদ্ধভাৱে কথাখিনি আমাক জনোৱা হৈছে। কিন্তু তাৰ মানে এইটো নহয় যে বাইবেলত লিপিবদ্ধ হোৱা প্ৰতিটো কথাতেই ঈশ্বৰে অনুমোদন জনায়, অৰ্থাৎ প্ৰতিটো কাৰ্যতেই ঈশ্বৰে অনুমোদন জনায় বুলি আমি ক'ব নোৱাৰোঁ। যাকোবে এজনীতকৈ অধিক ঘৈণীয়েক লোৱা কথাটোত ঈশ্বৰে নিশ্চয় অনুমোদন জনোৱা নাছিল। প্ৰিয় শ্ৰোতা, যাকোবৰ পৰিয়ালত এতিয়াৰ পৰা বহু সমস্যাই দেখা দিব। তেওঁ তেনেকৈ দুজনী ঘৈণীয়েক গ্ৰহণ কৰাৰ পৰা নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হ'ব। কিন্তু সকলো সমস্যাৰ আৰম্ভণি তেওঁ অতীতত কৰি অহা ছল চাতুৰ্যৰ পদ্ধতিৰ পৰাই আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ। পাপৰ ফল দেখা দিবই। সেইবাবেই গালাতিয়া পত্ৰৰ পৰা এই পদকেইটা আকৌ পঢ়ি দিব খুজিছোঁ। তোমালোক ভ্ৰান্ত নহ'বা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে বয় তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব, কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে বয় আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। গালাতিয়া 6:7-8। আপুনি বাৰু আপোনাৰ মাংসৰ উদ্দেশ্যে সিঁচি আছে নে আত্মাৰ উদ্দেশ্যে সিঁচি আছে চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমি গভীৰ সান্তনাৰ সাগৰ।
সাগর তুমি এ সাগর।